এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে শ্বহীদ কনকলতা বৰুৱাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰৰ বাবে 270টা অমৃত কলহ আজি গহপুৰলৈ প্ৰেৰণ দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাইলৈ অসমাগমন গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল মুকলিৰ ব্যৱস্থা চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আজি বিভিন্ন জিলাত একতাৰ দৌৰ কাৰ্যসূচী অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তৰ পদত্যাগ আৰু কুইন্সলেণ্ডত অনুষ্ঠিত 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ 48 ৰাণৰ জয়লাভ নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দিশা শৰ্মা এতিয়া শুনক পিতংক বাতৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গহপুৰত শ্বহীদ কনকলতা বৰুৱাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হ'বলগীয়া অমৃত কলহ কঢ়িয়াই নিয়া বাহনৰ আজি শুভাৰম্ভ কৰে বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা 270টা অমৃত কলহ গহপুৰলৈ লৈ যোৱা হ'ব উল্লেখযোগ্য যে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অংশ হিচাপে 2023 বৰ্ষৰ 20 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত অমৃত কলহ যাত্ৰা ৰূপায়ণ কৰি প্ৰতিখন গাঁও আৰু পৌৰ এলেকাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি বা চাউল অমৃত কলহত সংগ্ৰহ কৰা হৈছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰৰ এটা অন্যতম অভিলাষী প্ৰকল্প বুলি উল্লেখ কৰি কয় যে এই বিশ্ববিদ্যালয়খন প্ৰযুক্তি আধাৰিত বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব গহপুৰৰ ফুলাগুৰি চাহ বাগিচাৰ 731 বিঘা ভূমিত প্ৰায় 500 কোটি টকা ব্যয়েৰে এই বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে
শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় অসম চৰকাৰৰ এনে এটা সাহসী পদক্ষেপ য'ত আগতে কোনো কলেজ নাই আগতে তাত কোনো অনুষ্ঠান নাই শূন্যৰ পৰা এখন নতুন বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা হাতত লোৱা হ'ব ৰাজ্য চৰকাৰে প্ৰায় 750 বিঘা মাটি ইতিমধ্যে এই প্ৰকল্পৰ বাবে এলোকেশ্যন কৰিছে
শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খনক সকলো দিশতে আগশাৰীৰ এখন প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পৰ্যাপ্ত পুঁজি আবণ্টনৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ইয়াত কৃত্ৰিম বুদ্ধিমত্তা ৰবটিক ছায়েন্স 3D প্ৰিণ্টিঙকে ধৰি কেইবাটাও নতুন বিষয় অন্তৰ্ভুক্ত কৰা হ'ব উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰহিলৈ এই বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অহা ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ বিষয়েও প্ৰকাশ কৰে শ্ৰীমোদীয়ে এই ভ্ৰমণকালত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন আগমন প্ৰস্থান ভৱন মুকলি কৰাৰ উপৰি নামৰূপৰ 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমনিয়া উৎপাদন প্ৰকল্পৰ উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে
প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিচেম্বৰ মাহত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব আহিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমনিয়া যিটো আমাৰ কাৰখানা হ'ব বা প্ৰজেক্ট হ'ব তাৰ শুভ উদ্বোধন কৰিবলৈ আহিব জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া পুনৰ আহিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙৰ তেখেতে শুভ উদ্বোধন কৰিব আৰু সমান্তৰালভাৱে কাজিৰঙাৰ এলিভেটেড কৰিডৰ শিলচৰৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ কৰিডৰ IIM গুৱাহাটী বিভিন্ন ধৰণৰ অনুষ্ঠানৰ তেখেতে শুভ আৰম্ভণি কৰিব
দুদিনীয়া অসম ভ্ৰমণসূচীৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ কাইলৈ গুৱাহাটীত উপস্থিত হ'ব কাইলৈ সন্ধিয়া তেওঁ উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গেট ৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল আৰু জেটি উদ্বোধন কৰিব অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থাকিব এই প্ৰকল্পই গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ইয়াৰ আগেয়ে মন্ত্ৰীগৰাকীয়ে জাগি ৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব প্ৰকল্পস্থলীত আয়োজিত এটা অনুষ্ঠানত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰায় 300 গৰাকী যুৱক যুৱতীৰ সৈতে মত বিনিময় কৰিব শ্ৰীমতী সীতাৰমণৰ আগমনৰ পূৰ্বে আজি মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বৰাই প্ৰকল্পস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্ৰস্তুতিৰ বুজ লয় তেওঁলোকে লগতে ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ সৈতে বিদ্যুৎ পানী যোগান নিৰাপত্তা আদি বিভিন্ন বিষয়ত আলোচনা কৰে অহা বছৰৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। প্ৰকল্পটোৱে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰভাতী থাউছেনে আজি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমতী থাউছেনক শপত বাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ কৰাৰ বাবে ৰাজ্যপালগৰাকীৰ আনুষ্ঠানিক অনুমতি বিচাৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, কেইবাগৰাকীও শীৰ্ষ বিষয়া, অসম লোকসেৱা আয়োগৰ কেইবাগৰাকীও সদস্যৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ আগেয়ে আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰীমতী থাউছেনক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰি অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিব এম মণিৱন্ননে কালি এটা নিৰ্দেশ জাৰি কৰিছিল। সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ 150 জয়ন্তী উদযাপনৰ অংশ হিচাপে আজি বিভিন্ন জিলাত কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা প্ৰশাসনে আজি এই উপলক্ষে একতাৰ দৌৰ অনুষ্ঠিত কৰে। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মহাত্মা গান্ধী শিশু উদ্যানৰ পৰা এই দৌৰ মুকলি কৰে। হোজাই জিলাত লৌহ মানৱগৰাকীৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি একতাৰ মানৱ শৃংখল অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত সাংসদ কামাখ্যা প্ৰসাদ তাছা, কেইবাগৰাকীও বিধায়ক, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াৰ উপৰি এন চি চিৰ সদস্যসকলে অংশগ্ৰহণ কৰে। হোজাইৰ নতুন বজাৰৰ বিহুতলী খেলপথাৰৰ পৰা হোজাই চহৰৰ মাজেৰে গৈ হোজাই ষ্টেডিয়ামলৈ এই মানৱ শৃংখল অনুষ্ঠিত হয়। শ্ৰীভূমি জিলা প্ৰশাসনেও লৌহ মানৱগৰাকীৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই আজি শ্ৰীভূমি জিলা আয়ুক্ত কাৰ্যালয়ত কেইবাগৰাকী শীৰ্ষ বিষয়াৰ সৈতে এই সন্দৰ্ভত সভা অনুষ্ঠিত কৰে। এই সভাত জিলাখনৰ পৰহিলৈ হ'বলগীয়া একতাৰ দৌৰ আৰু অন্যান্য কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। গোৱালপাৰা জিলাতো আজি প্ৰশাসনৰ উদ্যোগত চৰ্দাৰ বল্লভ ভাই পেটেলৰ 150 জয়ন্তীৰ অংশস্বৰূপে বিস্তৃত কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ত বিষয়াসকলৰ সৈতে এখন সভা অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে। এই অনুসৰি অহা 16 নৱেম্বৰত গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰু 19 নৱেম্বৰত দুধনৈৰ উদয়পুৰত একতাৰ দৌৰ অনুষ্ঠিত হ'ব। ইপিনে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 পূৰ্ণ হোৱা উপলক্ষে কাইলৈ জিলাখনৰ প্ৰশাসনৰ উদ্যোগত গীতটো পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে। অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই আজি পদত্যাগ কৰিছে। ৰাজ্যপাললৈ দিয়া এখন পত্ৰত শ্ৰীমহন্তই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ভাতৃ শ্যামকান্ত মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন দাখিল কৰা আৰু এই সম্পৰ্কীয় আপীল আবেদন তথ্য আয়োগলৈ অহাৰ পৰিপ্ৰেক্ষিতত তেওঁ পদত্যাগ কৰিছে বুলি উল্লেখ কৰে। পত্ৰখনত তেওঁ ভাতৃ শ্যামকান্ত মহন্তৰ নাম প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে সাঙুৰ খাইছে আৰু এই ক্ষেত্ৰত RTI আবেদন দাখিলৰ বিষয়ে তেওঁ জানিব পাৰিছে। তথ্য আয়োগৰ মুৰববী হিচাপে এনে আবেদনৰ আপীল সন্দৰ্ভত কোনো ৰায় দিয়াৰ সময়ত তেওঁ নিৰপেক্ষতা সম্পৰ্কত কাৰোবাৰ মনত সন্দেহৰ অৱকাশ থাকিব পাৰে। তথ্য আয়োগ আৰু গণতন্ত্ৰৰ উচ্চ পৰম্পৰা ৰক্ষা কৰি বিবেকৰ আহ্বান মৰ্মে তেওঁ পদত্যাগ কৰিছে।
আমাৰ হাৰ্টথ্ৰব হিয়াৰ আমতো জুবিন গাৰ্গ তেওঁৰ মহাপ্ৰয়াণৰ পিছৰ সময়ছোৱাত মোৰ ভাতৃ শ্যামকান্ত মহন্তৰ নামটো তাত জড়িত হৈ তেওঁ বৰ্তমান জুডিচিয়েল কাষ্টডিত আছে। 4 তাৰিখৰ দিনা সন্ধ্যা RTI আবেদনকাৰী এজনৰ পৰা চিঠি এখন পাইছে। লগে লগে 5 তাৰিখে মই মাননীয় মহামহিম ৰাজ্যপাল তেখেতৰ ওচৰত গৈ সেই চিঠিখন কুইকলি ড্ৰাফ্ট কৰি পেলাই তাত মই সেই কথাকেইটাকে লিখিছোঁ। দ্য লেটাৰ চাজেষ্টেড এপ্লিকেণ্টে এখন RTI চিফ চেক্ৰেটৰীলৈ লিখিছে এবাউট দ্য ফাইনেন্সিয়েল এচিষ্টেন্স একৰ্ডেড বাই ভেৰিয়াছ ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট অফ আসাম টু ভেৰিয়াছ ইণ্ডিভিজুৱেল অৰ্গেনাইজেশ্যন ইনক্লুডিং শ্ৰী শ্যামকান্ত মহন্ত। লাষ্টত কৈছোঁ, ইন অৰ্ডাৰ টু আপহোল্ড দ্য হায়েষ্ট ট্ৰেডিশ্যন অফ ইম্পাৰ্চিয়েলিটি ট্ৰান্সপাৰেন্সি এণ্ড গুড গভৰ্ণেন্স এক্সিবিটেড ইন দ্য RTI এক্ট এণ্ড দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আই কনচিডাৰ ইট টু বি ইন দ্য ফিটনেছ অফ থিংছ টু ডেমিট মাই অফিচ চ' ডেট no doubts or inferences may be cast in the administration of justice pertaining to the instant RTI petition jate kono sande ba anahok chintar hari no hoy gotike tar karone mo office de mail koribole bisarisu aru accordingly mo resignation
উল্লেখযোগ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া ভাস্কৰজ্যোতি মহন্তই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উচ্চ পদত কাৰ্যনিৰ্বাহ কৰাৰ পাছত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱসৰ গ্ৰহণৰ পাছত তেওঁক 2023 চনত অসমৰ মুখ্য তথ্য আয়ুক্তৰূপে নিযুক্তি দিয়া হৈছিল। ন্যায়াধীশ কৌশিক গোস্বামীয়ে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিব। কাইলৈ উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত ন্যায়াধীশ গোস্বামীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত অহা দেওবাৰে হ'বলগীয়া 93 সংখ্যক বায়ুসেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা দুপৰীয়া 12:30 পৰা দিনৰ 2 বজালৈ এয়াৰ শ্ব প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্বত ৰাফেল, মিগ, সুখয় আদিৰ দৰে 75 বিমানে ভাগ ল'ব। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ নতুন পাৰ্কৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্বটো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অস্ত্ৰক্লান্ত মন্দিৰৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব চোৱাৰ ব্যৱস্থা কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰত বায়ুসেনাৰ সামৰিক প্ৰদৰ্শনৰ অনুশীলনৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা 9 নৱেম্বৰলৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ৰখা হৈছে। এই অনুশীলনত সুবিধা হোৱাকৈ আৰু গুৱাহাটী গেটৱে মুকলি অনুষ্ঠানৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱা বন্ধ ৰখাৰ ব্যৱস্থা লৈছে। বিকল্প হিচাপে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আজিৰে পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলাচল কৰিব। ইপিনে মাছখোৱাৰ লাচিত ঘাটত হ'বলগীয়া ভাৰতীয় বায়ুসেনা শিবিৰৰ ফ্লাই পাষ্টৰ বাবে 8 আৰু 9 নৱেম্বৰত গুৱাহাটীত যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন তথা অন্য গধুৰ বাহনক HB ৰোড, AT ৰোড, DG ৰোড, MG ৰোড, বি বৰুৱা ৰোড, GNB ৰোডত 8 আৰু 9 নৱেম্বৰৰ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজালৈ চলাচলৰ অনুমতি দিয়া নহ'ব। সেই সময়খিনিত ঠেলা, ৰিক্সা আদি বাহনক MG ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈকে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। বায়ুসেনাই জাৰি কৰা আৰু বিতৰণ কৰা অনুমতি পত্ৰ থকা বাহনৰ বাহিৰে আন কোনো বাহন দিনৰ 11 বজাৰ পৰা বিয়লি 5 বজালৈ সেই অঞ্চলত চলাচল কৰিব নোৱাৰিব। খানাপাৰাৰ পৰা ভৰলুমুখৰ ফালে অহা সকলো চিটি বাছ GS ৰোড, AT ৰোড, আঠগাঁও হৈ গৈ পাণবজাৰৰ RBI হৈ ঘূৰিব নোৱাৰিব। চিটি বাছৰ বাহিৰে জালুকবাৰীৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। HB ৰোডত দুয়োপিনে যান বাহন চলাচল কৰিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ 69 বছৰীয়া ইতিহাসত কেইবাগৰাকীও সাংবাদিক আৰু সংবাদকৰ্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত তেওঁলোকৰ কেইবাগৰাকীও আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্ৰসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। এনে কেইগৰাকীমান প্ৰাক্তন সতীধৰ স্মৃতিৰ ৰোমন্থনেৰে মুখৰিত হ'ব অহা শনিবাৰ 8 নৱেম্বৰৰ নিশা আকাশবাণীৰ ষ্টুডিঅ'। সেইদিনা নিশা 8:02 দৃষ্টিপাতত তেওঁলোকে ব্যক্ত কৰিব নিজ নিজ অভিজ্ঞতা আৰু উপলব্ধি। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ আজি কুইনছলেণ্ডত অনুষ্ঠিত চতুৰ্থখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 48 ৰণত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 168 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 119 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ মিচেল মাৰ্চে সৰ্বাধিক 30 ৰাণ কৰে। ভাৰতৰ ৱাশ্বিংটন সুন্দৰে 3টা উইকেট দখল কৰাৰ লগতে অক্ষৰ পেটেল আৰু শিৱম দুবে 2টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 167 ৰাণ সংগ্ৰহ কৰে। শুভমন গিলে সৰ্বাধিক 46 আৰু অভিষেক শৰ্মাই 28 ৰাণ কৰে। অষ্ট্ৰেলিয়াৰ নাথান এলিছ আৰু এডম জাম্পাই 3টাকৈ উইকেট লাভ কৰে। এই জয়ৰ সুবাদত 5খনীয়া শৃংখলাটোত ভাৰতে 2-1 অগ্ৰগতি লাভ কৰিছে। শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰৰ বাবে 270টা অমৃত কলহ আজি গহপুৰলৈ প্ৰেৰণ। দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাইলৈ অসম আগমন। গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল মুকলিৰ ব্যৱস্থা। চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আজি বিভিন্ন জিলাত একতাৰ দৌৰ কাৰ্যসূচী। অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ। আৰু কুইন্সলেণ্ডত অনুষ্ঠিত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ 48 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।